আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত আজি প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই উদ্যান দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত কমেও 900 বিধ দেশী বিদেশী প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনত 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। ইয়াত অসমৰ স্থাপত্য ঐতিহ্য সংৰক্ষণৰ দিহা কৰা হৈছে। এই অৰ্কিড উদ্যানৰ জৰিয়তে স্থানীয় লোকসকলে আৰ্থিক উন্নয়নৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে দৌল উৎসৱ পালন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰংহানি ফাকুৱা উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে 5-দিনীয়া দৌল উৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰপেটাৰ পাটবাউসী, গণকুচী, সুন্দৰীদিয়া আৰু বাৰ আদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলীগীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি সত্ৰখনত কালিৰে পৰা 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰতো আধ্যামিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ পালন কৰা হৈছে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰিকে ধৰি কেইবাখনো সত্ৰত কালিৰে পৰা ফল্গোৎসৱৰ আয়োজন কৰা হৈছে। কোচবিহাৰৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰতো কালিৰে পৰা দৌল উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰীতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাৰ লগতে বিভিন্ন জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকী এটা বাৰ্তাযোগে প্ৰকৃতি আৰু আধ্যামিকতাৰে সম্পৃক্ত এই সময়ে অসূয়া অপ্ৰীতি নাশি সকলোৰে জীৱন আনন্দময় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। শিৱসাগৰ জিলাৰ চেৰেকাপাৰত কালি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আটন বুঢ়াগোহাঁইৰ মৈদাম সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা পকীবেৰ উদ্বোধন কৰে। টাই আহোম উন্নয়ন পৰিষদৰ 45 লাখ টকাৰ আবণ্টিত পুঁজিৰে এই বেৰ নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানৰ পাছতে মন্ত্ৰীগৰাকীয়ে চেৰেকাপাৰত টাই আহোম উন্নয়ন পৰিষদৰ 1,28,00,000 টকা ব্যয়েৰে নিৰ্মিত চুকাফা ভৱনো উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে অঞ্চলটোৰ ঐতিহাসিক সম্পদসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণৰ দিহা কৰা হ'ব বুলি উল্লেখ কৰে।
সমগ্ৰ অসমীয়া জাতিৰ শৌৰ্য, বীৰ্য, পৰাক্ৰম আৰু প্ৰবল বুদ্ধিদীপ্ততা, ৰাজনৈতিক চাতুৰ্য, দূৰদৰ্শিতাৰ এক অতুল্য প্ৰতীক আটন বুঢ়াগোহাঁই। আৰু আটন বুঢ়াগোহাঁই মৈদামটো স্থানীয় ৰাইজে মৰমে ৰাখিছিল যদিও প্ৰশাসনিক দৃষ্টিকোণৰ পৰা চৰকাৰী অৱহেলাৰ হৈ আছে। এই মৈদামটো উন্মুক্ত অৱস্থাত আছিল, ইয়াৰ মাটি কটা আৰম্ভ কৰিছিল দাঁতি কাষৰ গোটেই অঞ্চলটোৰ পৰা। কিন্তু মোৰ সৌভাগ্য আমাৰ খুব সচেতন স্থানীয় ৰাইজ আৰু টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ভাস্কৰকে প্ৰমুখ কৰি মূলত আমাৰ অধ্যক্ষ শ্ৰীযুত মানচাও ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত আমাৰ টাই আহোম উন্নয়ন পৰিষদে ইয়াৰ দায়িত্ব লৈ এক চৌফাকে এখন খুব সুন্দৰ দেৱাল নিৰ্মাণ কৰি এইখিনিক ৰক্ষণাবেক্ষণ দিয়া। আমাৰ সৌভাগ্য শৰাইঘাট ৰণৰ ততস্মৰণীয় এগৰাকী অন্যতম সেই বিজয়ৰ খনিকৰ লাচিত বৰফুকনৰ দৰে বুঢ়াগোহাঁই আটনৰ এই মৈদামটো আজি সু সংৰক্ষিত কৰিলে।
2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284গৰাকী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5গৰাকী প্ৰাৰ্থীক কাইলৈ নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। তদুপৰি স্বাগত সতীৰ্থ পৰ্টেলৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰও কাইলৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কাইলৈ বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিত্তমন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এইমছ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ বাবে দুৰ্যোগ প্ৰতিৰোধী চিকিৎসালয় সন্দৰ্ভত অনুষ্ঠিত এখন কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত অঞ্চলটোৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত দুৰ্যোগৰ প্ৰস্তুতি আৰু প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ তত্বাৱধানত চিকিৎসালয় প্ৰশাসন বিভাগ, এইমছ নতুন দিল্লী আৰু এইমছ গুৱাহাটীৰ উদ্যোগত দুদিনীয়াকৈ এই কাৰ্যসূচী অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে পশ্চিমবংগ, ওড়িশা আৰু শিলচৰৰ উত্তৰ পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলেও এই কাৰ্যসূচীত অংশ লয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।